ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা।
প্ৰিয় শ্ৰোতা, আপুনি ভালে কুশলে আছেনে? জীৱনৰ বিভিন্ন সমস্যাসমূহক জয় কৰি এক সুশৃংখল জীৱন যাপন কৰিবলৈ আমাৰ সকলোকে প্ৰয়োজন এজন প্ৰকৃত বন্ধু আৰু সাৰথি। এই সাৰথিজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ মানুহক মুক্তি আৰু প্ৰচুৰ জীৱন দিবলৈ ক্ৰুচত বলি হবলৈকো কুণ্ঠাবোধ নকৰিলে। সেয়েহে তেওঁহে আপোনাৰ মোৰ জীৱনক সঠিক পথেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব পাৰে। তেওঁত আশ্ৰয় লৈ আমাৰ জীৱনে প্ৰকৃততে সঠিক জীৱনৰ বাট বিচাৰি পায়। গতিকে তেওঁৰ বিষয়ে আৰু অধিককৈ জানিবলৈ পবিত্ৰ বাইবেলৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন মনোযোগেৰে শুনো।
এতিয়া আহক, বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰো।
তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা, তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা।
তুমি মোক জিৰণি দিয়া। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। আমি লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিপচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি পত্ৰও লিখি থাকে আৰু এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি বহুতো শ্ৰোতাই আমাক চিঠি লিখি জনায়। শ্ৰোতাসকলৰ পৰা তেনেকুৱা চিঠিবোৰ পালে আমি কাম কৰি যাবলৈ যথেষ্ট উৎসাহ পাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? যদি লিখা নাই, অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা আমাৰ অতি মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিপচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় জানে যে আমি ইয়াৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ গীতমালা পুস্তকৰ 18 নম্বৰ গীতটোলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি গীতমালা পুস্তকৰ 19 আৰু 20 নম্বৰ গীত দুটাৰ কথাখিনি আলোচনা কৰিম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? এই বাইবেল অধ্যয়নৰ অনুষ্ঠানৰ পৰা অধিক লাভ পাবলৈ হলে লগত বাইবেলখন যাতে লৈ লয়, লগত কাগজ কলম ল'লে আৰু ভাল হয়। কিবা বুজিবলগীয়া কথা থাকিলে আপুনি লিখি থ'ব পাৰিব, পিছত কাৰোবাক সুধি ল'ব পাৰিব, নহলে আমালৈকো চিঠি লিখি জনাব পাৰিব। যি কি নহওক, এতিয়া আমি মূল কথালৈ আহিছো। বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ গীতমালাৰ 19 নম্বৰ গীতৰ আলোচনা। এই 19 নম্বৰ গীতটোত আমি পাওঁ তেওঁৰ সৃষ্টিকাৰ্য, তেওঁৰ ব্যৱস্থাসমূহ আৰু অৱতাৰী যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰে নিজক প্ৰকাশ কৰাৰ কথা। সৃষ্টিকাৰ্য বিষয়ক এইটো এটা মহৎ গীত। বাইবেল শিক্ষক আৰু ছাত্ৰসকলৰ বহুতে এই গীতটোক দুটা ভাগত ভাগ কৰে। প্ৰথমটো হৈছে সৃষ্টিকাৰ্য আৰু দ্বিতীয়টো ভাগ হৈছে তেওঁৰ ব্যৱস্থা বা বিধানসমূহৰ যোগেদি ঈশ্বৰে নিজকে প্ৰকাশ কৰা কথা। কিন্তু কোনো কোনো বাইবেল পণ্ডিতে এই গীতটোক তিনিটা ভাগত ভগাব খোজে। প্ৰথমটো হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, দ্বিতীয়টো হৈছে ঈশ্বৰৰ আদেশ, বচন বা বিধান, আৰু তৃতীয়টো ভাগ হৈছে যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্টৰ কথাও ইয়াত সন্নিৱিষ্ট হৈ আছে কাৰণ খ্ৰীষ্টৰ কাৰ্য, মুক্তি, পৰিত্ৰাণ আৰু ঈশ্বৰৰ অনুগ্ৰহৰ কথাৰ আভাস ইয়াত, অৰ্থাৎ এই 19 নম্বৰ গীতটোতেই পোৱা যায়। এইদৰে তেওঁ, অৰ্থাৎ ঈশ্বৰে, তেওঁৰ সৃষ্টি, তেওঁৰ আদেশ, বচন বা বিধান আৰু যীশুখ্ৰীষ্টত তেওঁৰ যি অনুগ্ৰহ, সেই অনুগ্ৰহৰ যোগেদি নিজক প্ৰকাশ কৰা আমি এই গীতটোত পঢ়িবলৈ পাওঁ। আৰু এইটো ডায়ুদৰেই ৰচিত এটা গীত। এই গীতটোৰ প্ৰথম কলিৰ পৰা 6 নম্বৰ কলিলৈকে সৃষ্টিৰ কথাত এল শব্দটো ঈশ্বৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। ইব্ৰী ভাষাত ঈশ্বৰৰ নামৰ কাৰণে এল শব্দটো ব্যৱহাৰ কৰি ঈশ্বৰ যে পৰাক্ৰমী তাকে বুজোৱা হৈছে। কিন্তু আদিপুস্তক 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে বোলোতে ঈশ্বৰ শব্দৰ বহুবচন এলোহিম শব্দটো ব্যৱহাৰ কৰা হৈছে। সৃষ্টিকাৰ্যত তেওঁ এলোহিম ঈশ্বৰ অৰ্থাৎ পৰাক্ৰমী সৰ্বশক্তিমান সৃষ্টিকৰ্তা ঈশ্বৰ। গীতটোৰ দ্বিতীয় ভাগটো আৰম্ভ হৈছে 7 নম্বৰ কলিৰ পৰা, জিহুৱাৰ ব্যৱস্থা সিদ্ধ বুলি। ইয়াত তেওঁৰ নামটো জিহুৱা বা সদাপ্ৰভু বা অনন্তকলীয়া প্ৰভু। এই খণ্ডটোত জিহুৱা নামটো 6 বাৰ উল্লেখ কৰা হৈছে। একেবাৰে শেষ পদত অৰ্থাৎ 14 নম্বৰ পদত এই জিহুৱা নামটোৰ লগত জুৰি আৰু গয়েলি লগাই তেওঁৰ এই নাম উল্লেখ কৰা হৈছে। অৰ্থাৎ জিহুৱা জুৰি মানে হৈছে জিহুৱা দুৰ্গ আৰু জিহুৱা গয়েলি হৈছে জিহুৱা মুক্তি। অৰ্থাৎ জিহুৱা হৈছে আশ্ৰয়ৰ বাবে দুৰ্গ আৰু জিহুৱা হৈছে বন্ধনৰ পৰা মুক্ত হ'বৰ বাবে মুক্তি। 8 নম্বৰ গীতটো সৃষ্টিৰ গীতেই হয়, কিন্তু তথাপি সেয়া হৈছে সন্ধিয়াৰ গীত, কাৰণ তাত আমি চন্দ্ৰ আৰু তৰাবোৰৰ কথা পাওঁ। কিন্তু এই 19 নম্বৰ গীতটো হৈছে সৃষ্টিৰ গীত আৰু ই হৈছে পুৱাবেলা বা দিনৰ গীত, কাৰণ এই গীতটোত সূৰ্যই নিজৰ শোৱা কোঠালীৰ পৰা দৰা ওলাই অহাৰ দৰে ওলাই অহাৰ কথা কৈছে। 1 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈ পাঠ কৰি তেওঁৰ সৃষ্টিত ঈশ্বৰে নিজকে প্ৰকাশ কৰা কথাটো আমি চাওঁ হওক। প্ৰথম 6টা পদ পঢ়িছো, শুনিবচোন। গগনমণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে, আকাশমণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়। দিনে দিনৰ আগত কথা কয়, ৰাতিয়ে ৰাতিৰ আগত জ্ঞান প্ৰচাৰ কৰে। বাক্য নাই, ভাষাও নাই, তাৰ মাত শুনা নাযায়। তাৰ পৰিমাণ জৰি গোটেই পৃথিৱীলৈ ওলাই গ'ল, তাৰ বাক্য জগতৰ সীমালৈকে ব্যাপী গ'ল। তেওঁ তাৰ মাজত সূৰ্যৰ নিমিত্তে তম্বু স্থাপন কৰিলে, সেই সূৰ্য নিজৰ শোৱা কোঠালীৰ পৰা ওলোৱা দৰাৰ নিচিনা, সেয়ে বীৰৰ নিচিনাকৈ নিজ পথত লৰ মাৰিবলৈ আনন্দ কৰে, সেয়ে আকাশমণ্ডলৰ ইমূৰৰ পৰা উদয় হৈ ঘূৰি তাৰ সিমূৰ পায়গৈ, তাৰ তাপ নোপোৱাকৈ কোনো বস্তু লুকাই নাথাকে। গগনমণ্ডলে ঈশ্বৰৰ মহিমা ঘোষণা কৰে, পাচনি পৌলেও ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদত এইদৰে কৈছে, কিয়নো সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায় এইকাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্যত বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে। আন কথাত গগনমণ্ডলে ঈশ্বৰৰ প্ৰজ্ঞা ঘোষণা কৰে, তেওঁৰ ক্ষমতা প্ৰচাৰ কৰে। আনকি এই গগনমণ্ডলে ঈশ্বৰৰ পৰিকল্পনা আৰু সেই পৰিকল্পনাৰ উদ্দেশ্য প্ৰকাশ কৰে। সৃষ্টিৰ পাতনিৰে পৰাই ঈশ্বৰৰ সৃষ্টিখনেই তেওঁৰ সৃষ্ট মানুহ জাতিৰ সাক্ষী হৈ আহিছে। পাচনীসকলৰ খ্ৰীষ্টীয় বিশ্বাসৰ উক্তিকে আদি কৰি সকলোবিলাক খ্ৰীষ্টীয় বিশ্বাসৰ উক্তিতেই পিতৃ ঈশ্বৰকেই কেৱল সৃষ্টিকৰ্তা বোলা হৈছে। কিন্তু নতুন নিয়মত আমি পাওঁ যে কেৱল পিতা ঈশ্বৰেই সৃষ্টিকৰ্তা বুলি কোৱাটো সম্পূৰ্ণ শুদ্ধ নহয়। আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰা কাৰ্যত তৃতীয় ঈশ্বৰ জড়িত আছে। প্ৰকৃততে সৃষ্টিকাৰ্যত ব্যৱহাৰ হোৱা এই এলোহিম শব্দটো বহুবচনৰ শব্দ, গতিকে এলোহিম শব্দৰ যোগেদিও এই কথা প্ৰকাশ পাইছে যে সৃষ্টিকাৰ্যত আচলতে ঈশ্বৰ তৃতীয় ঈশ্বৰ হিচাপে জড়িত আছে, পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰ। নতুন নিয়মে আমাক কয় যে স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট আছিল সৰ্বসৃষ্টিৰ অভিকৰ্তা বা এজেণ্ট, আৰু পবিত্ৰ আত্মাই এই সৃষ্টিকাৰ্যত সৃষ্টিৰ সকলোকে উজ্বলাই চকচকীয়া কৰি ৰখা আৰু সৃষ্টিৰ সকলোবোৰ নীতি অনুসাৰে সৰ্বসৃষ্টিয়ে নিয়াৰিকৈ চলিব পৰাৰ কাৰ্য কৰিছিল অবিৰাম গতিত। তাকেই বাইবেলে কৈছে এইদৰে, আৰু ঈশ্বৰৰ আত্মাই জলসমূহৰ ওপৰত উমাইছিল, আদি পুস্তক 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। আনহাতে পাচনি জোহনে আন এক ধৰণৰ আৰম্ভণিৰ কথা কৈছে এইদৰে, আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰে সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ, তেওঁৰ দ্বাৰাই সকলোৱেই হ'ল আৰু যি যি হ'ল সেইবোৰৰ এটাও তেওঁৰ বিনা নহ'ল।
জোহন এক নম্বৰ অধ্যায়ৰ প্ৰথম পদ আৰু তৃতীয় পদ, আৰু সেইজনেই হৈছে আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্ট। প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে কবলৈ গৈ কলছিয়া এক নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত বাইবেলত এনেদৰে কোৱা হৈছে, সৰগত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য যি যি আছে, সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই সৃজা হল। এইদৰেই প্ৰভু যীশুখ্ৰীষ্ট আছিল এই সৃষ্টিকাৰ্যৰ অভিকৰ্তা বা এজেণ্ট। ইফিছিয়া এক নম্বৰ অধ্যায়ত বাইবেলত এনেদৰে কোৱা হৈছে যে তৃতীয় ঈশ্বৰৰ আটাইকেইগৰাকী ব্যক্তিয়েই আমাৰ মুক্তিৰ কাৰ্যত জড়িত আছিল। পিতৃ ঈশ্বৰে আমাৰ মুক্তিৰ কাৰ্যৰ পৰিকল্পনা কৰিলে, পুত্ৰ ঈশ্বৰ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টই ইয়াৰ প্ৰয়োজনীয় মূল্য বহন কৰিলে, অৰ্থাৎ তেওঁ পৃথিৱীলৈ আহি মানুহৰূপে জন্মগ্ৰহণ কৰি মানুহৰ মুক্তিৰ বাবে মূল্যস্বৰূপে নিজৰ অমূল্য তেজ বোৱালে ক্ৰুচৰ ওপৰত, আৰু পবিত্ৰ আত্মা ঈশ্বৰে ইয়াৰ ৰক্ষণাবেক্ষণ দিলে। এই সৃষ্টি কাৰ্যটো একেদৰে প্ৰযোজ্য। পিতৃ ঈশ্বৰে বিশ্ব ব্ৰহ্মাণ্ডখনৰ পৰিকল্পনা কৰিলে, পুত্ৰ ঈশ্বৰে সেই পৰিকল্পনা অব্যাহত ৰাখিলে, কাৰ্যত সেই পৰিকল্পনা সিদ্ধ কৰিলে, কাৰণ তেওঁই এই সৃষ্টিখনক মুক্ত কৰিলে, আৰু পবিত্ৰ আত্মা ঈশ্বৰে সৃষ্টিখনৰ ওপৰত গতি কৰি তাৰ ওপৰত উমাইছে, চোৱা চিতা কৰিছে, অৰ্থাৎ ঈশ্বৰৰ পৰিকল্পনা অনুসাৰে সৃষ্টিখনক ৰক্ষণাবেক্ষণ দিছে। অৰ্থাৎ প্ৰথম সৃষ্টিৰ লগত দ্বিতীয় সৃষ্টি সম্পূৰ্ণৰূপে খাপ খাইছে। প্ৰথম সৃষ্টিত যেনেদৰে তিনিগৰাকী ঈশ্বৰ জড়িত আছিল, তৃতীয় ঈশ্বৰ জড়িত আছিল, ঠিক তেনেদৰে দ্বিতীয় সৃষ্টি অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টত হোৱা নতুন সৃষ্টি, তেওঁক বিশ্বাস কৰি নতুন জন্ম পোৱা লোকসকলৰ সৃষ্টিৰ ক্ষেত্ৰতো সেই একেদৰেই তৃতীয় ঈশ্বৰে কাম কৰি আছে। এইটো মন কৰিবলগীয়া কথা যে এই গীতটোত সূৰ্যই গুৰুত্ব পাইছে আৰু নিজৰ শোৱা কোঠাৰ পৰা ওলাই অহা দৰাৰ সৈতে সূৰ্যক তুলনা কৰা হৈছে। যিসকল লোকে জিৰচালেমলৈ গৈছে তেওঁলোকে কয় যে তাত সূৰ্যটোৱে জৈতুন পৰ্বতৰ আঁৰেৰে ধীৰে ধীৰে উঠি আহি জিৰচালেম নগৰৰ ওপৰত উদয় হয়। তাৰ উজ্জ্বলতা ক্ৰমান্বয়ে নগৰ দেৱাল আৰু মন্দিৰখনৰ ওপৰতো বিকিৰণ কৰে। সেয়ে এই গীতটোত গীত গায়কে সূৰ্যটোক তেওঁৰ শোৱা কোঠাৰ পৰা ওলাই অহা এগৰাকী দৰাৰ ৰূপত দেখিছে। এই দৃশ্য বা ছবিটো আন এগৰাকী দৰাৰো ছবি, আৰু তেওঁৱেই হৈছে আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্ট। কাৰণ আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্ট হৈছে ধাৰ্মিকতাৰ সূৰ্য। এদিন সূৰ্যৰ দৰে মহাপ্ৰতাপেৰে এই জগতলৈ তেওঁ পুনৰ ঘূৰি আহিব। কিন্তু তেওঁ পুনৰ ঘূৰি অহাৰ পূৰ্বেই তেওঁৰ মণ্ডলীখনক, অৰ্থাৎ তেওঁত বিশ্বাসকাৰী সকলো ব্যক্তিৰ সমষ্টিক এই জগতৰ পৰা আঁতৰাই লৈ যাব। তেওঁ উজ্জ্বল আৰু প্ৰভাতীয় তৰা। সেই উজ্জ্বল আৰু প্ৰভাতীয় তৰাই সদায়েই সূৰ্য উদয় হোৱাৰ আগতে আকাশত দেখা দিয়ে। এই গীতটোত সৃষ্টিকৰ্তাৰ কি এখন সুন্দৰ ছবি অঁকা হৈছে নহয়নে বাৰু প্ৰিয় শ্ৰোতা? ঈশ্বৰৰ আচৰিত কাৰ্যৰ কি যে সুন্দৰ গীত এয়া! এতিয়া আমি এই গীতটোৰ 7 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পাওঁ, ঈশ্বৰে তেওঁক নিজকে তেওঁৰ আদেশ বচন বা বিধান বা ব্যৱস্থাসমূহৰ যোগেদি প্ৰকাশ কৰাৰ কথা। আমি পদ 5 পাঠ কৰি দিছো, শুনিবচোন। যীহোৱাৰ ব্যৱস্থা সিদ্ধ, প্ৰাণক সুস্থ কৰোতা, যীহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা, যীহোৱাৰ আদেশবোৰ যথাৰ্থ, মনৰ আনন্দজনক, যীহোৱাৰ আজ্ঞা নিৰ্মল, চকুৰ দীপ্তিজনক, যীহোৱা বিষয়ক ভয় সূচী, চিৰস্থায়ী, যীহোৱাৰ শাসন প্ৰণালীবোৰ সত্য, সম্পূৰ্ণৰূপে ন্যায়, সেইবোৰ সোণতকৈ বাঞ্ছনীয়, অধিক সোণতকৈ বাঞ্ছনীয়, সেইবোৰ মৌতকৈ সোৱাদ, ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈও সোৱাদ। তোমাৰ দাসে সেইবোৰৰ দ্বাৰাই সুশিক্ষা পায়, সেইবোৰ পালন কৰিলে পৰম লাভ হয়। এই আদেশ বচন বা ব্যৱস্থা বচন বা বিধান বচনবোৰ কি আৰু কেনেকুৱা তাক সাতটা ভাগত দেখুওৱা হৈছে। প্ৰথমটো হ'ল এই আদেশ বা বিধান বা ব্যৱস্থা বচনসমূহ সিদ্ধ। বিধান যে সিদ্ধ সেইকাৰণেই অসিদ্ধ মানুহক এই বিধানে ৰক্ষা কৰিব নোৱাৰে, কাৰণ সিদ্ধ বিধানে ৰক্ষা কৰিবলৈ সিদ্ধ মানুহ বিচাৰে। বিধানত কোনো অযোগ্যতা বা ভুল নাই, কিন্তু সেই সিদ্ধ বিধান অসিদ্ধ মানুহে কেতিয়াও ৰাখিব নোৱাৰে। ঈশ্বৰৰ অনুগ্ৰহৰ কথা কবলৈ গৈ সেয়ে পাচনি পৌলে এনেদৰে কৈছে, বিধান পবিত্ৰ, আত্মাও পবিত্ৰ, ন্যায় আৰু উত্তম, তেন্তে যি উত্তম সেয়ে মোলৈ মৃত্যুজনক হলনে? এনে নহওক, কিন্তু যি উত্তম তাৰে পাপে মোত মৃত্যু সাধন কৰাৰ দ্বাৰাই যেন পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই যেন অতিশয় পাপপূৰ্ণ হয়, এইকাৰণে পাপহে মোলৈ মৃত্যুজনক হল। কিয়নো বিধান যে আত্মিক তাক আমি জানো, কিন্তু মই হলে মাংসিক আৰু পাপৰ অধীনলৈ বিকৃত। ৰোমিয়া 7 অধ্যায়ৰ 12-14 পদ। বিধানত কোনো খুঁত নাই, কোনো হীন নাই, কোনো ভুল নাই, কিন্তু এই বিধানে বিধান ৰাখিব নোৱাৰা মানুহৰ ওপৰত মৃত্যুদণ্ড জাপি দিয়ে, কাৰণ মানুহ সম্পূৰ্ণ অসিদ্ধ, পাপ কালিমাৰে কলংকিত আৰু পতিত। আমি যে পাপী তাকে আঙুলিয়াই দিবলৈকে আমাক বিধান দিয়া হৈছে, কাৰণ বিধান হৈছে সম্পূৰ্ণ সিদ্ধ। দ্বিতীয়তে, যীহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য বা নিশ্চিত। কিন্তু আজি যীহোৱাৰ সাক্ষ্য বা তেওঁৰ বিধান বচনসমূহ নিশ্চিত বা বিশ্বাসযোগ্য জ্ঞান নকৰি কোনো কোনোৱে ঈশ্বৰৰ বিধানৰ উপৰিও নতুন নৈতিকতা আদি সৃষ্টি কৰি ঈশ্বৰৰ বিধানৰ পৰিৱৰ্তে নতুন আৰু আন বেলেগ বিধান ৰচনা কৰিছে। আজিৰ মনোবৈজ্ঞানিকসকলে যি কিছুমান নতুন মত পোষণ কৰিছে সেইবোৰ মত ঈশ্বৰে নপঢ়ে, নাইবা আজিৰ বিচাৰকসকলে যি কিছুমান নতুন সিদ্ধান্ত আইন বিভাগত যোগ দিছে সেইবোৰলৈ ঈশ্বৰে কাণসাৰ নকৰে। পাপৰ শাস্তি বিধান তেওঁ বলবৎ ৰাখিবই, সেইটো নিশ্চিত। সুধবিচাৰৰ দিনত সেইটো ঘটিবই। তৃতীয়তে, যীহোৱাৰ আদেশবোৰ যথাৰ্থ। তেওঁৰ কোনো কোনো আদেশবোৰক কোনো কোনোৱে ভাল নাপাবও পাৰে, কিন্তু কাৰো ভাল পোৱা বা নোপোৱা সেই কথাৰ ওপৰত ভিত্তি কৰি ঈশ্বৰে কাম নকৰে। তেওঁৰ বিধানৰ দৰেই তেওঁ কাম কৰে, কাৰণ তেওঁ জানে তেওঁৰ বিধানবোৰ যথাৰ্থ, ঠিক। 4, যীহোৱাৰ আজ্ঞা নিৰ্মল, বাস্তৱিকতে নিৰ্মল, সেয়ে অনিৰ্মল আৰু অসুচী মানুহেও এই আজ্ঞা পালন কৰি নিৰ্মল হ'ব পাৰে। ঈশ্বৰৰ আজ্ঞা পালন কৰি অনিৰ্মল হোৱা মানুহ মোক দেখুৱাই দিব পাৰিবনে? 5, যীহোৱা বিষয়ক ভয় সুচী। ভয় মানে ভয়েই, ভয় মানে ভক্তিপূৰ্ণ আস্থা নহয়। ঈশ্বৰ ভয় সৰ্বোত্তম গুণ। যিজনৰ ঈশ্বৰ ভয় আছে তেওঁ কালৈকো ভয় কৰিব নালাগে। ঈশ্বৰ ভয়ে অশেষ শক্তি যোগায়। 6, যীহোৱাৰ শাসন প্ৰণালীবোৰ সম্পূৰ্ণৰূপে সত্য। আপুনি সত্যক জানিব খোজেনে? প্ৰভু যীশুৱে কৈছে, ময়েই সত্য। যোহন 14:6 পদ। 7, যীহোৱাৰ শাসন প্ৰণালীবোৰ সম্পূৰ্ণৰূপে ন্যায়, কাৰণ ঈশ্বৰে সদায় ন্যায়কে কৰে, অন্যায় তেওঁ নাজানে। আপুনি জানেনে প্ৰিয় শ্ৰোতা, যে ঈশ্বৰ ঈশ্বৰ হৈও তেওঁ কৰিব নোৱাৰা কামবোৰৰ ভিতৰত এটা হৈছে যে তেওঁ অন্যায় কৰিব নোৱাৰে। এতিয়া 12 পদৰ পৰা 14 পদলৈ আমি পাওঁ, খ্ৰীষ্টত ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশ কৰাৰ যোগেদি ঈশ্বৰে নিজকে প্ৰকাশ কৰাৰ কথা। কোনে নিজৰ ভুল বুজি পাব পাৰে? কোনে পাৰে? ঈশ্বৰে কৈছে যে কোনেও নোৱাৰে। তেওঁৰ সেই কথা বিশ্বাস কৰক আৰু জানক যে আপুনি বাস্তৱিকতেই এগৰাকী পাপী লোক হয়, কাৰণ বাইবেলে তেনেদৰেই কৈছে যে সকলো লোকেই পাপী। প্ৰিয় শ্ৰোতা, গুপুত পাপেই আজিৰ ডাঙৰ সমস্যা। মানুহে ভাবে যে তেওঁলোক পাপী নহয় আৰু সেইটোৱে আচলতে গুপুত পাপ। গৰ্বকৃত পাপ কি জানেনে প্ৰিয় শ্ৰোতা? প্ৰভু যীশুখ্ৰীষ্টক অস্বীকাৰ কৰাই হৈছে সেই পাপ। ডায়ুদৰ দুৰ্গ আৰু মুক্তিদাতা কোন জানেনে? স্বয়ং যীশুখ্ৰীষ্ট, যি যীশুখ্ৰীষ্টৰ যোগেদি মানুহ জাতিক অতি অনুগ্ৰহ কৰি ঈশ্বৰে নিজক প্ৰকাশ কৰিছে। এতিয়া আমি বিশ নম্বৰ গীতৰ নটা পদৰ কথাখিনি অতি সংক্ষিপ্ত ৰূপত আলোচনা কৰোঁ। এই গীতটো ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশ কৰাৰ গীত। ইয়াৰ এক নম্বৰ পদটোত সংকটৰ কাল মানে হৈছে যেতিয়া আমাক ঈশ্বৰৰ সহায় প্ৰয়োজন হয়। ইয়াত যাকোবৰ নামটো কেনেকৈ আহিছে? তেওঁৰ অনুগ্ৰহৰ কাৰণেই আহিছে। যাকোবক ঈশ্বৰে ভাল পায় আৰু সেয়ে তেওঁক পৰিত্ৰাণ কৰিছিল। দুই নম্বৰ পদত পবিত্ৰ স্থান মানে বাৰু কি? ইয়াত গীৰ্জাঘৰৰ কথা কোৱা হৈছেনে? চিয়োন ইছৰাইলত আছে আৰু সেয়ে পবিত্ৰ স্থান মানে হৈছে জিৰচালেম। তিনি নম্বৰ পদত যি নৈবেদ্যৰ কথা কোৱা হৈছে সেয়া হৈছে খ্ৰীষ্টই যে আমাৰ মুক্তিৰ বাবে নিজকে নৈবেদ্য আৰু বলিস্বৰূপে উৎসৰ্গ কৰিলেহি তাৰ কথা। চাৰি নম্বৰ পদৰ পৰা ছয় নম্বৰ পদত আমি পাওঁ যে পিতৃ ঈশ্বৰে নিজকে নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰা যীশুখ্ৰীষ্টৰ প্ৰাৰ্থনা শুনিব। সাত নম্বৰ পদৰ পৰা ন নম্বৰ পদলৈকে যিজন ৰজাৰ কথা উল্লেখ কৰা হৈছে সেই ৰজাজন হৈছে স্বয়ং যীশুখ্ৰীষ্ট। তেওঁৰ নামতেই আজি আমি প্ৰাৰ্থনা কৰো, কাৰণ তেওঁ আমাৰ পৰিত্ৰাতা প্ৰভু। তেওঁক বাৰু আপুনি নিজৰ পৰিত্ৰাতা প্ৰভু হিচাপে গ্ৰহণ কৰিছেনে? চিন্তা কৰকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001। ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱন পথ নিসংগতাৰ প্ৰতিটো খোজতে দুখৰ ছায়া।